এয়া আকাশবাণী গুৱাহাটী, দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ডলি দেৱী। উত্তৰ পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অধীনস্থ দুলীয়াজান ডিব্ৰুগড় খণ্ডৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূব সীমান্ত ৰেলৱে কেইবাখনো দূৰণিবতীয়া ৰেলগাড়ী সম্পূৰ্ণকৈ বৈদ্যুতিক ইঞ্জিনেৰে চলোৱাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি ডিব্ৰুগড় আৰু নতুন দিল্লীৰ মাজত চলাচল কৰা 12424 আৰু 12423 নম্বৰৰ ৰাজধানী এক্সপ্ৰেছ, গুৱাহাটী আৰু হাওৰাৰ মাজত চলাচল কৰা শৰাইঘাট এক্সপ্ৰেছ, ৰাজেন্দ্ৰ নগৰ আৰু কামাখ্যাৰ মাজত চলাচল কৰা কেপিটেল এক্সপ্ৰেছ, শিলঘাট আৰু কলকাতাৰ মাজত চলাচল কৰা সাপ্তাহিক কাজিৰঙা এক্সপ্ৰেছ ৰেলগাড়ীকেইখনৰ সম্পূৰ্ণ যাত্ৰাপথত বৈদ্যুতিক ইঞ্জিন ব্যৱহাৰ কৰা হ'ব। পৰ্যায়ক্ৰমে আন কেইবাখনো ৰেলগাড়ী সম্পূৰ্ণৰূপে বৈদ্যুতিক ইঞ্জিনেৰে চলোৱা হ'ব বুলি ৰেল বিভাগৰ সূত্ৰই জনাইছে। ইয়াৰ ফলত ডিজেলৰ বাবদ ব্যয় হোৱা বৃহৎ পৰিমাণৰ ধন ৰাহি হোৱাৰ লগতে বায়ু প্ৰদূষণো বহুখিনি নিয়ন্ত্ৰিত হ'ব বুলি আশা কৰা হৈছে। আনহাতে ৰেল বিভাগে অহা 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো শ্ৰেণীৰ যাত্ৰী ভাড়া সামান্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। কোভিড মহামাৰীৰ পাছত ভাৰতীয় ৰেলে এয়া প্ৰথমবাৰৰ বাবে যাত্ৰী ভাড়া বৃদ্ধিৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি এক্সপ্ৰেছ আৰু মেইল গাড়ীৰ ক্ষেত্ৰত শ্লিপাৰ শ্ৰেণীৰ ভাড়া প্ৰতি কিলোমিটাৰত 1 পইচাকৈ আৰু শীতোতাপ নিয়ন্ত্ৰিত শ্ৰেণীৰ ক্ষেত্ৰত প্ৰতি কিলোমিটাৰত 2 পইচাকৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে 500 কিলোমিটাৰ তলৰ দূৰত্বৰ সাধাৰণ শ্ৰেণীৰ আৰু উপমহানগৰীয় ৰেল ভাড়াৰ ক্ষেত্ৰত এই বৃদ্ধি প্ৰযোজ্য নহ'ব। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ কাইলৈ সামৰণি পৰিব। পুৱা 3:27 অম্বুবাচীৰ নিবৃত্তিৰ পাছত দেৱী স্নান নৃত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হ'ব। কামাখ্যা ধামত আজি চতুৰ্থ দিনাও উখল মাখল পৰিৱেশ অব্যাহত আছে। সাধু সন্ন্যাসী আৰু দেশী বিদেশী হাজাৰ বিজাৰ ভক্তৰ উপস্থিতিত মন্দিৰস্থলীত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। মহাযোগৰ সময়ছোৱাত যাতে ভক্তসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে পৰিস্থিতি তদাৰক কৰি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত ভাৰতত নিযুক্ত সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ UAE ৰাষ্ট্ৰদূত আব্দুল নাছিৰ আল ছালিক সাক্ষাৎ কৰে। বৈঠকত তেওঁলোকে ভাৰত আৰু UAEৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলে কিদৰে কেন্দ্ৰীয় ভূমিকা পালন কৰিব পাৰে সেই বিষয়ে আলোচনা কৰে। UAEয়ে অসমৰ সৈতে বাণিজ্য সম্প্ৰসাৰণ, সংযোগ মজবুতকৰণ আৰু বিনিয়োগৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰিছে। 1975 দেশত জৰুৰী অৱস্থা ঘোষণাৰ 50 বছৰ পূৰ্ণ হোৱা দিনটো আজি দেশত সংবিধান হত্যা দিৱস হিচাপে পালন কৰা হৈছে। সেই সময়ত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থা ঘোষণা কৰি সমগ্ৰ দেশতে ৰাজনৈতিক দলৰ নেতা, কৰ্মী, সাংবাদিক, শ্ৰমিক সংগঠনৰ নেতাকে ধৰি প্ৰায় 1.5 লাখ লোকক কাৰাৰুদ্ধ কৰিছিল আৰু সংবাদ মাধ্যমৰ স্বাধীনতা বিলুপ্ত কৰিছিল। ভাৰতীয় জনতা পাৰ্টী আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘকে ধৰি ভালেমান সংগঠনে আজি অসমতো সংবিধান হত্যা দিৱসৰ আয়োজন কৰিছে। এই দিৱসত দেশৰ সাংবিধানিক পৰম্পৰা আৰু বাক স্বাধীনতা যাতে কোনোপধ্যেই খৰ্ব নহয় সেই ক্ষেত্ৰত কাম কৰি যাবলৈ সকলো সংকল্পবদ্ধ হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে আজি গুৱাহাটীত আয়োজিত এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিত জৰুৰী অৱস্থাৰ ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হোৱা ব্যক্তিৰ অভিমত প্ৰচাৰ কৰিব। ধেমাজি জিলা আয়ুক্তৰ সভাপতিত্বত কালি ধেমাজিৰ সদৰ মহকুমাৰ ভূমি উপদেষ্টা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত 686টা ভূমি আবণ্টন প্ৰস্তাৱত সৰ্বসন্মতিক্ৰমে অনুমোদন জনোৱা হয়। সভাত অতিৰিক্ত জিলা আয়ুক্ত গোগামুখ ধেমাজি আৰু চিচিবৰগাঁও ৰাজহ চক্ৰৰ বিষয়াসকলৰ লগতে মহকুমা উপদেষ্টা সমিতিৰ সদস্যসকল উপস্থিত থাকে। ৰামধেনু যুগৰ মননশীল গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ আজি স্মৃতি দিৱস। এহাত ডবা, গোলাম, অশান্ত ইলেক্ট্ৰন আদি গল্পৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা সৌৰভ কুমাৰ চলিহাৰ 2011 চনৰ আজিৰ দিনটোত দেহাৱসান ঘটিছিল। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে স্মৃতি দিৱস উপলক্ষে সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। ডঃ পেগুৱে সামাজিক মাধ্যমযোগে আধুনিকতাবাদী লেখক চলিহাৰ অৱদান সমাজ জীৱনত সদায় স্মৰণীয় হৈ ৰব বুলি প্ৰকাশ কৰিছে। 59 সংখ্যক ATP শ্বিল্ড ফুটবল প্ৰতিযোগিতাত মণিপুৰৰ ফুটবল ফৰ চেঞ্জ দলে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত মণিপুৰ ফুটবল ক্লাবে যোৰহাট টাউন ক্লাবক 3-1 গ'লৰ ব্যৱধানত পৰাজিত কৰে। খেলখনৰ 8 মিনিটতে মণিপুৰে 1-0 অগ্ৰগতি লাভ কৰে। দলটোৰ হৈ হাউলুংগে 2টা আৰু চেলিয়েন থাঙে 1টা গ'ল দিয়ে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।